আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত, ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই চুইপ কাৰ্যসূচী, ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু পাঞ্জাব কিংছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা, ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কিছু সময়ৰ পাছতে গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাত ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিছে। তেওঁ কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ সভাত অংশ ল'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰচলাত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ বৰ্তমান হাইলাকান্দিত বিজয় সংকল্প সভাত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ধলাই, কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত ভাগ ল'ব। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টি সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা AIMIMৰ মুৰববী আছাদুদ্দিন অৱেছীয়ে আজি গোৱালপাৰা পূব সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছৰ আহমেদ কাছিমিৰ হৈ প্ৰচাৰ সভাত অংশ লৈছে। BTCৰ মুৰববী তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, চিউলী মহিলাৰী আৰু ৰূপম ৰয়ৰ সমৰ্থনত দতমা, কোকৰাঝাৰ আৰু বাওখুংৰি সমষ্টিত প্ৰচাৰ চলাই আছে। তামোলপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা UPPLৰ মুৰববী প্ৰমোদ বড়োৱে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
সময়ক আমি চোৱা নাই, 7 তাৰিখত কেম্পিং শেষ হ'ব, 7 তাৰিখটো টাৰ্গেট কৰি গৈ আছো। আৰু এতিয়ালৈকে UPPL আমাৰ যিটো BTC এৰিয়াৰ আমি মেইনলি ৰিজনেল পাৰ্টি, ইয়াৰ 15টা ছিটত যিহেতু আমি কণ্টেষ্ট কৰিছোঁ, এই 15টা ছিটটোৱে আমি ফ'কাছ কৰি কাম কৰি আছোঁ। আৰু বাহিৰত আমাৰ 3টা কনষ্টিটুৱেঞ্চিত কণ্টেষ্ট কৰিছে, সেই 3টাত আমি কাম কৰি আছোঁ। আৰু এই 15টা ছিটত আমাৰ বহুত বেছি কঠিন, তেনেকুৱা জটিল তেনেকুৱা কোনো সমষ্টি আমি দেখা নাই। য'ত গৈছোঁ তাতে ৰাইজৰ সঁহাৰি আছে, চবেই ওলাই আহিছে, খুব ভাল পাইছে। আৰু সেই হিচাপে মই এইকেইদিন ঘূৰি ঘূৰি যিটো পালোঁ মেল মিটিং কৰি কথা পাতি, 15টাৰ ভিতৰত 10ৰ পৰা 12টা ছিটত খুব সুন্দৰকৈ আমি কণ্টেষ্ট কৰি আছোঁ। আৰু কমচে কম 10টা ছিট আৰু 12টা হলেও মানে ঠিকে আছে, কিন্তু 10টা ছিট জিকাৰ কাৰণে খুব ভাল পৰিৱেশ মই দেখিবলৈ পাইছোঁ।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলগাঁও সমষ্টিৰ শিয়ালমাৰী, শিলবাৰী, শিলবৰী, বাঁহাবাৰী অঞ্চলত ব্যাপক প্ৰচাৰ চলাইছে। তেওঁ দলগাঁও সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানক ভোট দি জয়ী কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী মিত্ৰজোঁট শাসনলৈ আহিলে দুবছৰৰ ভিতৰত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক মাটিৰ পট্টা দিয়া হ'ব। তেওঁ লগতে বান আৰু খহনীয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হ'ব বুলিও প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দিয়ে।
1971 চনৰ 24 মাৰ্চৰ আগতে অহা সকলো ভাৰতীয় নাগৰিককে দুবছৰৰ ভিতৰত সকলো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা অখিল গগৈৰ প্ৰতিশ্ৰুতি। যিকোনো সময়ত সংখ্যালঘু ৰাইজক এনেই কোনেও মাৰপিট কৰিব নোৱাৰিব। দুবছৰৰ ভিতৰত যিসকল ভাৰতীয় নাগৰিক, প্ৰত্যেকজন ভাৰতীয় নাগৰিকক নিজৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি বানপানী আৰু বুঢ়া কোহনীয়া সমস্যাৰ পৰা সংখ্যালঘু ৰাইজ, নদীপৰীয়া ৰাইজ, মিচিং ৰাইজক 2 বছৰৰ ভিতৰত সম্পূৰ্ণ বানপানী নিয়ন্ত্ৰণ কৰি আপোনালোকক এই সমস্যা সমাধান কৰিম বুলি আমি ঘোষণা কৰিছোঁ।
বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ তথা চুইপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 100% ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে যোৰহাট নিৰ্বাচনী জিলাৰ চুইপ কোষৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিত শপত গ্ৰহণ কৰা হয়। সমষ্টিকেইটাৰ অন্তৰ্গত 1295টা অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত এই বিশেষ শপতগ্ৰহণ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, অংগনবাড়ী কৰ্মী, সহায়িকা, কেন্দ্ৰসমূহৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। 10 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী সাহায্য। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানে আনিব নতুন সম্ভাৱনা। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক। বিকশিত অসম।
নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাই জিলাই আৰক্ষী আৰু জিলা প্ৰশাসনৰ তালাচী অভিযান অব্যাহত আছে। গোলাঘাট জিলাত আৰক্ষীয়ে বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত ফ্লাইং স্কোৱাডৰ দলে অভিযান চলাই বুজন পৰিমাণৰ সুৰা আৰু নগদ ধন জব্দ কৰাৰ বাতৰি আমালৈ আহিছে। ওদালগুৰি জিলাৰ হৰিহিঙা আৰক্ষীয়ে অভিযান চলাই কুৰামূৰ অঞ্চলৰ পৰা বহুসংখ্যক অবৈধ সুৰা জব্দ কৰে। ৰাজ্যৰ 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000 যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰিটাৰ্ণিং বিষয়াসকলে অনুমোদন দিয়া মুঠ 19,774 জ্যেষ্ঠ নাগৰিক আৰু 6,638 বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীভূমি জিলাতো ঘৰে ঘৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। জিলাখনৰ 886 জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাৰ ঘৰে ঘৰে গৈ কাইলৈৰ ভিতৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে জিলাখনত 85 বছৰৰ ঊৰ্ধৰ 601 আৰু দিব্যাংগ ভোটাৰ 285 আছে। 9 এপ্ৰিলত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত 722 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 59 মহিলা আৰু 663 পুৰুষ প্ৰাৰ্থী। আলগাপুৰ, কাটলিচেৰা আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 15 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ৰঙিয়া, জাগিৰোড, হোজাই, নদ্বাৰ, জোনাই, ডুমডুমা, মাহমৰা, তিৰক আৰু লক্ষীপুৰ এই 9টা সমষ্টিত সৰ্বনিম্ন 2 প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। সমগ্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ 90, কংগ্ৰেছৰ 99, আম আদমী পাৰ্টীৰ 18, চি পি আইৰ 2, অসম গণ পৰিষদৰ 26, এ আই ইউ ডি এফৰ 30, ইউ পি পি এলৰ 18, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ 2, ৰাইজৰ দলৰ 13 প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনত 258 নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন তথা 8টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 48 ঘণ্টাৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সময়ছোৱাত সকলো সংবাদ মাধ্যম আৰু সম্প্ৰচাৰকক এক্সিট পল বা যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। আয়োগে প্ৰকাশ কৰে যে টিভি, ৰেডিঅ' চেনেল আৰু কেবল নেটৱৰ্কসমূহে এই নিৰৱতাৰ সময়ছোৱাত প্ৰচাৰ কৰা অনুষ্ঠানসমূহত যাতে কোনো বিশেষ দল বা প্ৰাৰ্থীৰ সম্ভাৱনা প্ৰচাৰ কৰা নহয় অথবা নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পৰা কোনো বিষয়বস্তু যাতে নাথাকে সেয়া নিশ্চিত কৰাটো উচিত। ইয়াৰ ভিতৰত মতামত সমীক্ষাৰ প্ৰদৰ্শনো অন্যতম বুলি আয়োগে উল্লেখ কৰিছে। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী জিলাসমূহত অহা 7 এপ্ৰিলৰ বিয়লি 5 বজাৰ পৰা 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে। অহা 4 মে'ত ভোটগণনাৰ দিনটোতো ভোটগণনা শেষ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপণী বন্ধ থাকিব। লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 65 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই চুইপ কাৰ্যসূচী। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু পাঞ্জাব কিংছ মুখামুখি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।